এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উজনি অসম।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী ন্যায়াধীশ লানু চুংকুম জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ আৰু ন্যায়াধীশ সুমন শ্যামক বম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীত পিয়াৰলেছৰ এখন চিকিৎসালয় উদ্বোধন কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে চীন কৰ্তৃপক্ষৰ সৈতে বিষয়টো লৈ আলোচনা কৰিছে বা কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ ফলত অসমত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াই ক'ব পৰা নাযায় বুলি প্ৰকাশ কৰে। বিষয়টো লৈ বিশেষজ্ঞসকলৰ দুই ধৰণৰ মত আছে বুলি তেওঁ মন্তব্য কৰে। ব্ৰহ্মপুত্ৰৰ অধিকাংশ পানী অৰুণাচল প্ৰদেশ, ভূটান, বৰষুণ বা অন্য উৎসৰ পৰা অহা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে একাংশ বিশেষজ্ঞৰ মতে বান্ধ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী কমিব, ৰাজ্যৰ বান সমস্যা হ্ৰাস পাব আৰু আন একাংশ বিশেষজ্ঞৰ মতে ইয়াৰ ফলত খৰালি ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব আৰু ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ প্ৰভাৱিত হ'ব। আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ প্ৰায়বোৰ মঠ মন্দিৰতে এই উপলক্ষে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত প্ৰতি নিশাৰে পৰা ভক্তসকলে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰ বাবে ভিৰ কৰে। জনবিশ্বাস অনুসৰি মহাদেৱৰ আশীষ লাভৰ বাবে এই বিশেষ দিনটোত শিৱলিংগত জল আৰু নৈবেদ্য অৰ্পণ কৰা হয়। তেজপুৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়তো বহুসংখ্যক ভক্তই ভগৱান শিৱৰ উপাসনা আৰু পূজা কৰে। ইপিনে শাওনমহীয়া জল যাত্ৰাৰ বাবে শোণিতপুৰৰ ঢেকিয়াজুলিৰ পৰা শিৱসাগৰ হৈ উভতি অহা এখন বাহন নগাঁও জিলাৰ ৰাঙলুত দুৰ্ঘটনাগ্ৰস্ত হৈ আজি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকী গুৰুতৰভাৱে আহত হয়। বাহনখনত চাৰিগৰাকী মহিলা আৰু দুটি শিশুকে ধৰি মুঠ 25 জন যাত্ৰী আছিল। তীব্ৰ বেগত অহা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খালত বাগৰি পৰাৰ ফলত ৰোহিত ৰায় নামৰ লোকজনৰ থিতাতে মৃত্যু হয়। আহতসকলক ততালিকে জখলাবন্ধাৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে। টাই ভাষা সংস্কৃতিৰ বিশিষ্ট গৱেষক, সাহিত্যিক তথা চিত্ৰশিল্পী পুষ্প গগৈৰ 80 সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আজি ধেমাজিত এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সাহিত্যিক সমালোচক ডঃ নৱ কুমাৰ চমুৱাই সম্পাদনা কৰা ডঃ পুষ্প গগৈৰ টাই সংস্কৃতি সম্পৰ্কীয় লিখনিৰে সমৃদ্ধ ৰচনাৱলীৰ এটা সংকলনৰ লগতে এজন চিত্ৰশিল্পীৰ অসম্পূৰ্ণ জীৱনগাথা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। আকাশবাণী ডিব্ৰুগড় আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান শাখাৰ মুৰববী লোহিত ডেকা আৰু চিফুঙৰ সম্পাদক তথা লেখিকা তুলিকা চেতিয়া য়েনে এই গ্ৰন্থ দুখন উন্মোচন কৰে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আজি টোকলাই স্লুইচ গেট পৰিদৰ্শন কৰি ভোগদৈ নৈৰ পানী অবিৰতভাৱে বৈ যোৱাটো নিশ্চিত কৰাৰ লগতে স্লুইচ গেটৰ পানীৰ প্ৰভাৱ সম্পৰ্কে বুজ ল'বলৈ পৌৰসভাৰ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে পূজাদুবী ঘাট পৰিদৰ্শন কৰি দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। আয়ুক্তগৰাকীয়ে যোৰহাট নগৰখনক স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৰহাটৰ হৰিজন কলনীও পৰিদৰ্শন কৰে। তেওঁ যোৰহাট আৰু মৰিয়নীৰ চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি হৰিজন কলনীৰ ঘৰ, বিদ্যালয় আৰু নলা নৰ্দমাৰ জাবৰ নিষ্কাশনৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। শিশু শিক্ষাৰ ভেটি গঢ়ি তুলিবলৈ শোণিতপুৰ জিলাৰ ৰঙাপুৰাত আজি 6খন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাবিল, 2 নম্বৰ সোণাবিল, খলিহামাৰী, পুংপানী, বেৰাজান আৰু তিনিঘৰীয়া মিৰিগাঁৱত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পকেইটাৰ জৰিয়তে শৈশৱ অৱস্থাৰ পুষ্টি, শিক্ষা আৰু সামগ্ৰিক বিকাশৰ বাবে এটা সুস্থ পৰিৱেশ তথা আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।